আকাশবাণী গুৱাহাটী নিশা আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে। বিশ্ব পৰ্যটন দিৱস উপলক্ষে আজি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰ্যটন মন্ত্ৰালয়ে গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা 2024ত অসমৰ শুৱালকুছিয়ে শিল্প শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰিছে। উল্লেখযোগ্য যে যোৱা বৰ্ষৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত দেশৰ মুঠ 795খন গাঁৱে অংশগ্ৰহণ কৰাৰ বিপৰীতে এইবাৰ মুঠ অংশগ্ৰহণকাৰী গাঁৱৰ সংখ্যা 991খনলৈ বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি মুঠ 30খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই গাঁওসমূহৰ 36খনে বিভিন্ন শিতানত শ্ৰেষ্ঠ বিবেচিত হৈছে। শুৱালকুছিৰ লগতে মেঘালয়ৰ মাফলং আৰু মণিপুৰৰ এণ্ড্ৰ নামৰ গাঁও দুখনে ঐতিহ্য শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰাৰ বিপৰীতে ত্ৰিপুৰাৰ আনপনাগ্ৰাম আৰু মিজোৰামৰ শিয়ালচুক নামৰ গাঁও দুখনে সমূহীয়া ভিত্তিক পৰ্যটনৰ শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰিছে। আনহাতে মেঘালয়ৰ ওমডেন গাঁৱে শিল্প শিতানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বাক্সা জিলাৰ বাঁহবাৰীত আজি অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ যুটীয়া উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়। পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন্তি প্ৰজ্বলনেৰে মুকলি সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানটিত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মানস ৰাষ্ট্ৰীয় উদ্যানক স্থানীয় ৰাইজৰ সহযোগত বছৰৰ 12 মাহে পৰ্যটকৰ বাবে খোলা ৰখাৰ চিন্তা কৰা বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰ্যটন আৰু শান্তি এই বৰ্ষৰ পৰ্যটন দিৱসৰ মূল বিষয়বস্তু বুলি উল্লেখ কৰে। অনুষ্ঠানত বিধায়ক ফণীধৰ তালুকদাৰৰ উপৰি বি টি আৰৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে আজি ধনৰ অবৈধ লেনদেন আইনৰ অধীনত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত 5জন ব্যৱসায়ীৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে নৰ্থ ইষ্ট কোলফিল্ডৰ পৰা ৰাজ সাহায্যযুক্ত কয়লা সৰবৰাহত সংঘটিত অনিয়মক লৈ অভিযুক্ত কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল, কিন্তু অনুমতি নোহোৱাকৈ তেওঁলোক অনুপস্থিত থকাৰ বাবে আজি আদালতে কৈলাশ চন্দ্ৰ লোহিয়া, মহেন্দ্ৰ আগৰৱালা, ৰাম অৱতাৰ আগৰৱালা, বিজয় গাৰোদিয়া আৰু গিৰধাৰীলাল বাথুৰাললৈ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। অধ্যক্ষ ডঃ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত ষষ্ঠদশ বিত্ত আয়োগৰ এটা দলে আজি জাগীৰোডৰ উপস্থিত টাটাৰ অৰ্ধপৰিবাহী ইউনিটৰ স্থান পৰিদৰ্শন কৰে। অঞ্চলটোৰ অৰ্ধপৰিবাহী উদ্যোগ সম্ভাৱনাৰ মূল্যায়নৰ লগতে ইয়াৰ বৃদ্ধিৰ সুবিধাৰ উপায় বিচাৰি উলিয়াবলৈ কৰা এই ভ্ৰমণত দলটোৱে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ তথা চাকৰি সৃষ্টিত অৰিহণা যোগোৱাৰ সম্ভাৱনাৰ দিশত আলোকপাত কৰে। লগতে প্ৰখ্যাত অৰ্থনীতিবিদ তথা নীতি আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ ডাঃ পানাগাৰিয়াই অৰ্থনৈতিক অগ্ৰগতিৰ বাবে প্ৰযুক্তিৰ সহায় লোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে। দলটোৱে জিলা আয়ুক্ত তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ কৌশলৰ বিষয়ে আলোচনাত মিলিত হয়। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ গুৱাহাটী তথা আহমেদাবাদৰ বিষয়াৰ নেতৃত্বত গুজৰাটৰ পৰা অহা সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দলে আজি যোৰহাটত লাচিত বৰফুকনৰ মূৰ্তি পৰিদৰ্শন কৰে। দলটো শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ ৰণকৌশল, পৰাক্ৰম আৰু সাহস সন্দৰ্ভত অৱগত কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূৰ্তিটো উন্মোচন কৰিছিল। ছদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা সংবাদ মাধ্যমৰ দলটোত টিভি9 গুজৰাটী, নৱগুজৰাট সময়কে ধৰি গুজৰাটৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধি আছে। গুৱাহাটীৰ পল্টন বজাৰত থকা ছাই কেন্দ্ৰৰ ইণ্ডো ষ্টেডিয়ামত চলি থকা REC মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত এতিয়ালৈকে অসমৰ 17গৰাকী খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সহযোগত অসম এমেচিয়ৰ বক্সিং সন্থাই আয়োজন কৰা লৰাৰ জুনিয়ৰ 44 কিলোগ্ৰাম শাখাত অঞ্জু কুমাৰ সুমন আৰু প্ৰশান্ত ৰাজবংশীৰ লগতে 48 কিলোগ্ৰামত মহম্মদ আফৰুজুৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইফালে ছোৱালীৰ জুনিয়ৰ শাখাত 44 কেজিত ৰংধা পাটগিৰি আৰু 54 কিলোগ্ৰামত কুমকুম বৰাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আনহাতে ছাব জুনিয়ৰ ছোৱালীৰ 40 কেজিৰ প্ৰিয়ংকা তথা 43 কেজিত শ্ৰিয়া, চিনি হাজৰিকা, ৰিয়া বড়ো আৰু দেৱিকা গোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাত এলিট আৰু যুৱ শাখাৰ খেলসমূহ সুকলমে অনুষ্ঠিত হয়। নগাঁও জিলাৰ কঠিয়াতলী গৰুবন্ধা মিকিৰগাঁৱত আজি পুখুৰীত পৰি 3টি কণমানীৰ মৃত্যু হয়। ঘৰ মচিবলৈ কোমল মাটি বিচাৰি পুখুৰী দাঁতিলৈ যোৱা 5টি কণমানীৰ 3টিৰ পিছলি পানীত পৰাত মৃত্যু হয়।